এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কিংবদন্তী গায়িকা আশা ভোছলেৰ 92 বছৰ বয়সত দেহাৱসান, দেশজুৰি শোকাহত অনুৰাগী। অহা 16 এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন। ৰঙালী বিহুলৈ মাজত এদিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মধ্য গুৱাহাটী সমষ্টিৰ AJPৰ প্ৰাৰ্থী কুণকী চৌধুৰীক পাণবজাৰ আৰক্ষীৰ সোধাপোছা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ গুজৰাট টাইটানছক জয়ৰ বাবে 165 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। কিংবদন্তী গায়িকা পদ্মবিভূষণ বঁটাৰে সন্মানিত আশা ভোছলেৰ মৃত্যুত আজি সমগ্ৰ দেশবাসী ম্ৰিয়মান হৈ পৰিছে। কেইবা দশক ধৰি আধুনিক ভাৰতৰ সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে পৰিগণিত হৈ থকা আশা ভোছলে 8 দশকৰো অধিক কাল বলিউডৰ সংগীত জগতত বহু কালজয়ী গীতত কণ্ঠদান কৰিছিল। 9 বছৰ বয়সত সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰি সুকণ্ঠী গায়িকাগৰাকীয়ে 1943 চনত প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল। ব্ৰিটিছ সংগীতজ্ঞ বয় জৰ্জৰ সৈতে সংগীত কোলাবৰেশ্যনৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছিল। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী লতা মংগেশকাৰৰ ভগ্নী আশা ভোছলে হিন্দী, মাৰাঠী, বাংলা, গুজৰাটী, পাঞ্জাৱী, ভোজপুৰী, তামিল, মালায়ালম, অসমীয়া আৰু ইংৰাজী ভাষাকে ধৰি বিভিন্ন ভাষাত 12,000তকৈ অধিক গীত বাণীবদ্ধ কৰিছিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনাত তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছিল। ২০০৯ চনত ৱৰ্ল্ড ৰেকৰ্ডছ একাডেমী নামৰ এটা আন্তৰ্জাতিক সংগঠনে তেওঁক বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী হিচাপে স্বীকৃতি দিয়ে। চলচ্চিত্ৰ গীতৰ উপৰি পপ সংগীত, গজল, ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোকসংগীত, ৰবীন্দ্ৰ সংগীত আদি সকলো প্ৰকাৰৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা গায়িকাগৰাকীক 2000 চনত ভাৰত চৰকাৰে দাদা চাহেব ফাল্কে বঁটা আৰু 2008 চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে। 1997 চনত তেওঁ প্ৰথম ভাৰতীয় হিচাপে গ্ৰেমি পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিজকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী তথা চলচ্চিত্ৰ আৰু সংগীত জগতৰ লোকসকলে গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। উল্লেখযোগ্য যে 92 বছৰ বয়সত মুম্বাইত আজি দেহাৱসান ঘটা কণ্ঠশিল্পীগৰাকীক হৃদযন্ত্ৰৰ সংক্ৰমণৰ বাবে কালি সন্ধিয়া মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কাইলৈ বিয়লি 4 বজাত শিৱাজী পাৰ্কত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। অহা 16 এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত সংসদত মহিলাৰ বাবে আসন সংৰক্ষণ সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কয় যে মহিলাৰ আসন সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে আৰু 2029 চনৰ নিৰ্বাচনত মহিলাৰ বাবে সংৰক্ষিত আসন থাকিব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীমোদীয়ে সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনায়। নাৰী শক্তি বন্দন অধিনিয়ম নামেৰে জনাজাত এই আইন সমগ্ৰ দেশজুৰি কাৰ্যকৰী হোৱা প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই আইন ৰূপায়ণৰ পাছত লোকসভাৰ সদস্য সংখ্যা 816লৈ বৃদ্ধি পোৱাৰ লগতে মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা 273লৈ বৃদ্ধি পাব বুলি কোৱা হৈছে। 2023 চনত সংবিধান সংশোধনীৰ জৰিয়তে লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ কথা কোৱা হৈছিল। ইপিনে ভাৰতীয় জনতা পাৰ্টীয়ে এই অধিৱেশনত উপস্থিত থকাৰ বাবে সকলো সদস্যক নিৰ্দেশ জাৰি কৰিছে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ শিলিগুৰিৰ কাৱাখালীত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে শিলিগুৰি কৰিডৰক আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এই অংশ নিৰাপত্তাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। শ্ৰীমোদীয়ে এসময়ত এই কৰিডৰ বন্ধ কৰি উত্তৰ পূৰ্বাঞ্চলক একাষৰীয়া কৰাৰ বাবে ভাবুকি প্ৰদান কৰাসকলক শাসনত থকা তৃণমূল কংগ্ৰেছে সমৰ্থন কৰে বুলি অভিযোগ তোলে। তেওঁ লগতে পশ্চিমবংগ চৰকাৰে মাদ্ৰাছা শিক্ষাৰ বিকাশৰ বাবে 6,000 কোটি টকাৰ অনুমোদন জনোৱাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ উত্তৰবংগৰ বাবে বাজেটত বিত্তীয় অনুমোদন জনোৱাত বিফল হোৱা বুলিও অভিযোগ তোলে। উল্লেখযোগ্য যে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ত 1,463খন মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। অহা 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত 142টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ইপিনে ৰাজ্যখনৰ 16খন জিলাৰ 152টা সমষ্টিত অহা 23 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। এই পৰ্যায়ত 1,478গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
হেঁপাহৰ ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। উজনিৰ পৰা নামনিলৈ ঢোলৰ গুমগুমনি আৰু নাচনিৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো বিহু হুঁচৰিৰ আখৰা প্ৰায় সম্পূৰ্ণ হৈছে। বাপতি সাহোন ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। পৰহিলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। বুধবাৰে মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱানখন আগবঢ়াই পৰস্পৰক বিহুৰ উলগ যাচিব। চৰাইদেউ জিলাত অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুক আদৰিবলৈ গাঁৱে নগৰে প্ৰস্তুতি চলিছে। নিশাৰ ভাগত ঢোল পেপাৰ শব্দই চৌদিশ মুখৰিত কৰি তুলিছে। জিলাখনৰ কৃষকসকলে গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জিলাখনত বিহুৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা নবুল কোঁৱৰ।
অসমীয়া প্ৰাণৰ স্পন্দন ৰঙালী বিহুক আদৰিবলৈ এতিয়া চৰাইদেউ জিলাৰ প্ৰতিখন গাঁও প্ৰতিটো চুবুৰীত ব্যাপক প্ৰস্তুতি চলিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়া নিশা হলে শুনা যায় ঢোলৰ গুমগুমনি আৰু পেপাৰ সুৰ। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা গাভৰুসকল বিহু হুঁচৰি আখৰাত ব্যস্ত হৈ পৰিছে। 2008 চনৰ পৰাই সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত পৰিচালিত হৈ অহা চৰাইদেউ হুঁচৰি দলটোৱে এইবাৰ ন উদ্যমেৰে প্ৰস্তুতি চলাইছে। ৰাজ্যৰ বিভিন্ন মঞ্চত সুনাম অৰ্জন কৰা এই দলটোৱে গৃহস্থৰ চোতালত আৰু বিহু মঞ্চ কপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। সমান্তৰালভাৱে চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলৰ আখৰাও তুংগত উঠিছে। বিগত বৰ্ষৰ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো তেওঁলোকে ৰাইজক বিহুৰ আনন্দ দিবলৈ কঁকালত টঙালি বান্ধিছে।
সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত 25 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈ ৰঙালী উৎসৱৰ আয়োজন কৰা হৈছে। আজি চকীডিঙি খেলপথাৰত উৎসৱৰ লাইখুঁটাই স্থাপন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় ছাত্ৰ সন্থাই 3গৰাকী বিশিষ্ট ব্যক্তি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দেৱব্ৰত ভৰালী, বিশিষ্ট চিকিৎসক সৰ্বেশ্বৰ ভূঞা আৰু নাট্যকাৰ পৰিচালক অভিনেতা অসীম শৰ্মাক ডিব্ৰু সন্মান 2026 প্ৰদান কৰিব। মাজুলী জিলাতো হেঁপাহৰ বিহুটিক আদৰিবলৈ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে। জিলাখনৰ ভকত চাপৰিৰ ৰংমন বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত ঢোলবাদন আৰু কৰ্মশালাৰ আজি সামৰণি পৰে। ধেমাজি জিলাতো বিহুলৈ এদিন থকা অৱস্থাত ঢোল পেপা গগনাৰ শব্দই চৌদিশ মুখৰ কৰি তুলিছে। ধেমাজি নগৰৰ সমীপৰ্পী বামগাঁৱৰ বোৱাৰীসকলেও বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। তদুপৰি জা জলপান পিঠা পনা প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ বাবে সাজু হৈছে। কামৰূপ জিলাৰ বকুৰ বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। বকু আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত 13-দিনীয়া বিহু নৃত্য তথা ঢোলৰ প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ আৰু গোৱালপাৰা জিলাৰ 1,200তকৈও অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। 23গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণকাৰীসকলক এই প্ৰশিক্ষণ দিয়ে। গোৱালপাৰা জিলাতো ৰঙালী বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ শলমাৰীত 3দিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলাখনত বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু পালনৰ বাবে সাজু হৈছে। মুকলি পথাৰত বাগৰুম্বাৰ অন্তিম আখৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। খাম আৰু চিফুঙৰ শব্দত অঞ্চলটো মুখৰ হৈ পৰিছে। ৰাজ্যৰ ঠায়ে ঠায়ে জীয়ৰী বোৱাৰীসকলে বিহুৰ বাবে পিঠা পনা জা জলপানৰ যোগাৰ সম্পূৰ্ণ কৰিছে। গুৱাহাটী মহানগৰীত নেটবিহাট লক্ষীধৰ বৰাক্ষেত্ৰৰ উপৰি ৰাজ্যখনৰ বিভিন্ন স্থানত বিহু উপলক্ষে বিপণী মুকলি কৰা হৈছে। এই মেলাত পিঠা পনা, হস্তশিল্প, বস্ত্ৰ আদি সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিপণীৰ ব্যৱস্থা কৰা হৈছে। বিহুৰ পূৰ্বে আজি দেওবাৰে মহানগৰীৰ ফাঁচী বজাৰত বিৰিদি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বিপণীয়ে বিপণীয়ে অগণন গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয়। একেদৰে মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, মালিগাঁও, বামুনি মৈদাম নারেঙ্গী আদি স্থানসমূহৰ লগতে বিভিন্ন শপিং মলসমূহতো গ্রাহকৰ ভিৰ দেখা যায়। বহিৰাজ্যৰ যন্ত্ৰচালিত তাঁতশালৰ গামোচা কোনো অসাধু ব্যৱসায়ীয়ে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে বজাৰসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। আমবাৰী হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ চৌহদত থলুৱা শিল্পীয়ে বোৱা গামোচা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মহানগৰীৰ ঠায়ে ঠায়ে দিয়া আত্মসহায়ক গোটসমূহৰ গামোচাৰ বিপণীতো গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা গৈছে। কোকৰাঝাৰ জিলাৰ হৰিণাগুৰি বাওঁখুংগুৰি পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ ত্ৰয়োদশ বাওঁখুংগুৰি মহোৎসৱ অনুষ্ঠিত হৈছে। এই উৎসৱৰ অংশ হিচাপে বাওঁখুংগুৰি পাহাৰ বগোৱাৰ প্ৰতিযোগিতা, চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰোৱা, খাদ্য মহোৎসৱ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগৈয়াৰীয়ে এই উৎসৱ উদ্বোধন কৰে।
আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি কালচাৰেল প্ৰগ্ৰাম হাতত লৈছোঁ। আজিৰ দিনটোত আমি বিভিন্ন অঞ্চলৰ পৰা অহা বা লোকেল আৰ্টিষ্ট তেওঁবিলাকৰ পৰা পাৰফৰ্মেঞ্চ বা বিভিন্ন ট্ৰেডিশ্যনেল ডেন্স আমাৰ বিটিচি অঞ্চলত এই ডেন্সবিলাক আমি পাৰফৰ্মেঞ্চ কৰিম। আমাৰ 11টা টীম সাজু হৈ আছে, কালচাৰেল টীম, তেওঁলোকে অলৰেডি গ্ৰীণ ৰুমত সাজু হৈ আছে। আমি অলপ পিছতে আমাৰ কালচাৰেল যিটো মানে ষ্টেজ আমি অপেনিং কৰিম আৰু আমাৰ ডিগনেটৰীও আহি পেলাই উপস্থিত হৈছে। তাৰপিছত ছেকেণ্ড ডে আমাৰ বৈশাগু ডান্স কম্পিটিশ্যন আছে। আমাৰ এই বছৰ মিছ বাওঁখুংগুৰি কণ্টেষ্ট, এইটো আমাৰ
উৎসৱৰ সৈতে সংগতি ৰাখি বড়ো জনগোষ্ঠীৰ থলুৱা খেল ধেমালিৰ লগতে বৈশাগু আৰু বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ দিহা কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওঁখুংগুৰি পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ দ্বাৰা বছৰটোলৈ অসুখ অশান্তি আৰু দুৰ্ভাগ্য নাশ হয়। 2013 চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি মানাহ বাঘ্ৰ প্ৰকল্পৰ কৰ্তৃপক্ষ তথা SSBৰ 27 নম্বৰ বেটেলিয়ন আৰু অসম আৰক্ষীৰ যৌথ উদ্যোগত আজি ভাৰত ভূটান সীমান্তৰ এলেকাৰ বাক্সাৰ ডাউধৰাৰ পৰা ভূটানৰ নাংলামৰ প্ৰৱেশদ্বাৰলৈ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশ্ব স্বাস্থ্য দিৱস উদযাপনৰ অংশ হিচাপে আয়োজিত এই মাৰাথন দৌৰ প্ৰতিযোগিতাত 150ৰো অধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে এই কাৰ্যসূচী মুকলি কৰি কয় যে ইয়াৰ জৰিয়তে মানাহ বাঘ্ৰ প্ৰকল্প সন্দৰ্ভত সামাজিক সজাগতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুণকীৰ চৌধুৰীক আজি সোধা পোছা কৰে। প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনৰ সময়ত আচৰণবিধি ভংগ কৰা বুলি এজন লোকে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত থানাত হাজিৰ হবলৈ কুণকীৰ চৌধুৰীলৈ জাননী জাৰি কৰিছিল। আৰক্ষীয়ে তেওঁক প্ৰায় দুঘণ্টা সময় সোধা পোছা কৰে। অৱশ্যে সংবাদ মাধ্যমৰ আগত AJPৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ নস্যাত কৰে। কাছাৰ জিলাৰ শিলচৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আজি দুপৰীয়াৰ ভাগত অহা প্ৰবল ধুমুহা বৰষুণত বিস্তৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা গৈছে। ধুমুহাত শিলচৰ চহৰৰ বিভিন্ন ঠাইত ভালেসংখ্যক গছ উভালি পৰাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি যোৱাৰ ফলত বহুকেইটা অঞ্চলত দীৰ্ঘ সময় ধৰি বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। বহু পুৰণি বৃহৎ গছ উভালি পৰাৰ ফলত পথ বন্ধ হৈ পৰাত যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হয়। পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে কাছাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জৰুৰীকালীন সেৱা আগবঢ়াইছে বুলি আমাৰ শিলচৰ সংবাদদাতাই জনাইছে। জিলাখনত আজি পুৱাৰ ভাগত 4.3 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিও অনুভূত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক জয়ৰ বাবে 165 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 164 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ এইডেন মাৰ্ক্ৰামে সৰ্বাধিক 30 ৰাণ কৰে। গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণই 4টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত গুজৰাটে বাতৰি যুগুতোৱাৰ পৰলৈ 15 অভাৰত 3টা উইকেট হেৰুৱাই 136 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। কিংবদন্তী গায়িকা আশা ভোচলে 92 বছৰ বয়সত দেহাৱসান, দেশজুৰি শোকাহত অনুৰাগী। অহা 16 এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন। ৰঙালী বিহুলৈ মাজত এদিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মধ্য গুৱাহাটী সমষ্টিৰ AJPৰ প্ৰাৰ্থী কুণকীৰ চৌধুৰীক পাণবজাৰ আৰক্ষীৰ সোধা পোছা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ গুজৰাট টাইটানছক জয়ৰ বাবে 165 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।